এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট আৰু লক্ষীমপুৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন, শ্ৰমিকসকলে এতিয়াৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ অধীনত পূৰ্বৰ 100 দিনৰ পৰিৱৰ্তে 125 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানৰ মাজুলীত প্ৰকাশ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ অন্তৱৰ্তীকালীন বাজেট অধিৱেশন, আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত জুবিন গাৰ্গৰ দুয়োগৰাকী দেহৰক্ষীৰ জামিন আবেদন নাকচ আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইটৰ এখন খেলত খন্তেক পাছতে শ্ৰীলংকা আৰু নিউজিলেণ্ড মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত সম্প্ৰতি মহিলাসকলৰ মাজত নতুন উদ্দীপনাৰ সৃষ্টি হৈছে আৰু প্ৰতি বছৰে চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাত নামভৰ্তি কৰা ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। যোৰহাটৰ নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ জৰিয়তে 40 লাখ মহিলাক সংগঠিত কৰিবলৈ সমৰ্থ হৈছে আৰু শিক্ষা, কৰ্মসংস্থাপন তথা আত্মনিৰ্ভৰশীলতা আটাইকেইটা দিশতে বিগত 5টা বছৰত নিৰ্ণায়ক সফলতা অৰ্জন কৰিছে। নতুন শিক্ষানীতিৰে পৰিচালিত বিশ্ববিদ্যালয়খনত 17টা বিভাগত 44টা ডিগ্ৰী পাঠ্যক্ৰমৰ সুবিধা আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
আজি অসম মহিলা বিশ্ববিদ্যালয়ে নাকৰ স্বীকৃতি লাভ কৰিছে। আমাৰ 2020 চনৰ পৰা নতুন শিক্ষানীতি বিশ্ববিদ্যালয়খনে সফলতাৰে ৰূপায়ণ কৰিছে। 17টা বিভাগত 46টা শৈক্ষিক ডিগ্ৰী পাঠ্যক্ৰম পৰিচালনা কৰিছে। বিশ্ববিদ্যালয়খনৰ জীৱনত আজি এটা আনন্দৰ দিন। অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত এই বিশ্ববিদ্যালয়খন আৰম্ভ হৈছিল। আজি ৰাজ্য চৰকাৰে 28,50,00,000 টকা ব্যয় কৰি নিৰ্মাণ কৰা নতুন শৈক্ষিক ভৱনৰ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। বিশ্ববিদ্যালয়খনৰ স্থায়ী ঠিকনা হ'ল।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিশ্ববিদ্যালয়খনৰ বাবে আৰু 75 কোটি টকাৰ অনুদান আজি ঘোষণা কৰে। নাৰী শিক্ষাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে চিহ্নিত উত্তৰ পূব ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ উন্নত আন্তঃগাঁথনিয়ে ছাত্ৰীসকলক শৈক্ষিক দিশত উপকৃত কৰাৰ লগতে উচ্চ শিক্ষাৰে মহিলা সবলীকৰণৰ লক্ষ্যক নতুন গতি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত গোলাঘাট, যোৰহাট আৰু মাজুলী জিলাৰ 5,958 গৰাকী উদ্যমীৰ মাজত আঁচনিখনৰ প্ৰথম কিস্তিৰ 59 কোটি টকাতকৈ অধিক ধন বিতৰণ কৰে। ডঃ শৰ্মাই এই অভিযানৰ অধীনত লক্ষীমপুৰৰ 3,076 গৰাকী, ধেমাজিৰ 1,799 গৰাকী উদ্যমীৰ মাজত 48 কোটি টকাৰো অধিক ধন বিতৰণ কৰে। অনাগত সময়ত এই অভিযানৰ দ্বাৰা 10 লাখৰো অধিক উদ্যমীক সামৰি লোৱাৰ পৰিকল্পনাৰ বিষয়েও তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে আজি যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ নতুন শৈক্ষিক ভৱন ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। 17 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই শৈক্ষিক ভৱনে অঞ্চলটোৰ লগতে বিভিন্ন ঠাইৰ আইনৰ শিক্ষাৰ্থীসকলৰ বাবে উন্নত শৈক্ষিক আন্তঃগাঁথনিৰে গুণগত শিক্ষালাভত অৰিহণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে। তদুপৰি 9 কোটি টকা ব্যয় সাপেক্ষে গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ অধীনত মৰিয়নীৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা 2খন আদৰ্শ বিদ্যালয় আৰু মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো তেওঁ মুকলি কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকী লক্ষীমপুৰলৈ যায় আৰু তাত তেওঁ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত নতুন মাত্ৰা সংযোজনেৰে নৱনিৰ্মিত লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰ মুকলি কৰে। 2টা পৰ্যায়ত নিৰ্মাণ কৰা এই ক্ৰীড়া প্ৰকল্পত ট্ৰেঞ্জিট ভৱন, ইণ্ডোৰ ষ্টেডিয়াম, কৰ্মচাৰীৰ আৱাসগৃহ, 2খন লন টেনিছ কোৰ্ট, 1খন ভলীবল কোৰ্ট, ক্ৰিকেট ষ্টেডিয়াম আৰু ফুটবল ষ্টেডিয়ামৰ সুবিধা আছে। ডঃ শৰ্মাই এই ক্ষেত্ৰৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰমিকসকলে এতিয়াৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ অধীনত পূৰ্বৰ 100 দিনৰ পৰিৱৰ্তে 125 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব আৰু তেওঁলোকে সময়মতে মজুৰি নাপালে চৰকাৰে সুদসহ ধন আদায় দিব। মাজুলীৰ গড়মূৰৰ সংহত আয়ুক্ত কাৰ্যালয়ত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ শীৰ্ষক আলোচনাত অংশ লৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানে আজি এই কথা সদৰি কৰে। তেওঁ কয় যে খেতিৰ বতৰত কৃষকসকলে যাতে শ্ৰমিকৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিশেষ ব্যৱস্থা লৈছে আৰু এই ব্যৱস্থাৰ অধীনত 60 দিনৰ কাম বন্ধ ৰাখি শ্ৰমিকসকলক কৃষি কৰ্মত নিয়োজিত হোৱাৰ সুযোগ দিয়া হৈছে। তেওঁ লগতে চৰকাৰে 15 দিনৰ ভিতৰত শ্ৰমিকক মজুৰি দিব নোৱাৰিলে সুদৰ সৈতে সেই ধন প্ৰদান কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ কৰি তোলাৰ উদ্দেশ্যে শ্ৰমিকসকলৰ বাবে KYC বাধ্যতামূলক কৰা হৈছে আৰু গোটেই ব্যৱস্থাটো 100% ডিজিটেল কৰাৰ দিহা কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ ক্ষেত্ৰত পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ পুঁজিৰ অনুপাত পূৰ্বৰ দৰে 90-10% হৈ থাকিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে দুদিনীয়া ভ্ৰমণসূচীৰে কালি মাজুলীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে গড়মূৰৰ সংহত আয়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু গ্ৰামোন্নয়ন ক্ষেত্ৰত বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে ৰঙাচাহী ৰাজ্যিক চিকিৎসালয় পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা মধুৰপুৰ পুৰণিবাৰী সংযোগী পথটোৰো বুজ লয়।
তুমি কত আছা? গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ?
আগতে দৰজা খিৰিকীবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ঈশ্বৰ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
এজন ব্যক্তি সুদীৰ্ঘকাল তেওঁ সাংবাদিকতা কৰিলে। আকাশবাণীৰ সৈতে তেওঁৰ সম্পৰ্ক বহু পুৰণি। দূৰদৰ্শন আৰু চলচ্চিত্ৰ জগতৰ সৈতেও তেওঁৰ নিকট সম্বন্ধ।
বহু বিচিত্ৰ অভিজ্ঞতা পুষ্ট এনে এগৰাকী ব্যক্তিৰ সৈতে আলাপেৰে সজোৱা হ'ব অহা 28 ফেব্ৰুৱাৰী শনিবাৰৰ দৃষ্টিপাত।
এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাসকলে সেইগৰাকী ব্যক্তিৰ সৈতে টেলিফোনেৰে সংযুক্ত হ'ব পাৰিব। ফোন নম্বৰ দুটা হ'ল 03612661876 আৰু 03612662325। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল যোগেও একে সময়তে চাবলৈ পাব।
28 ফেব্ৰুৱাৰী শনিবাৰৰ নিশা 8:02।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ অন্তৱৰ্তীকালীন বাজেট অধিৱেশন অনুষ্ঠিত হয়। বিত্ত বিভাগৰ দায়িত্বত থকা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা 21 জুলাইলৈ পৰিষদৰ দৰমহা আৰু অন্যান্য ব্যয়ৰ বাবে 5,653,51,000 টকাৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে। বাজেট দাখিল কৰি শ্ৰীৰংহাঙে কয় যে 31 জুলাইলৈকে চৰকাৰী কৰ্মচাৰীৰ দৰমহা শিতানৰ ব্যয়ৰ বাবে 5,653,51,000 কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। পাছত সদনে সৰ্বসন্মতিক্ৰমে বাজেটত অনুমোদন জনায়। বিশেষ ন্যায়াধীশৰ আদালতে আজি আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন নাকচ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে বিশেষ তদন্তকাৰী গোটে অসম আৰক্ষীৰ চাকৰিয়াল পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বেংক একাউণ্টত 00,00,000 টকা জমা হোৱাৰ তথ্য পোহৰলৈ আনিছিল। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী তদাৰকী কোষে দেহৰক্ষী দুজনৰ বিৰুদ্ধে আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰ ৰুজু কৰিছিল। জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি গুৱাহাটীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে দিনৰ ভাগত গুৱাহাটী পৌৰ নিগমৰ অধীনত নৱনিৰ্মিত বেলতলা দৈনিক বজাৰ গৃহ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে এই বজাৰখনৰ স্থায়ী গৃহ নিৰ্মাণৰ বাবে ক্ৰেতা বিক্ৰেতাসকল দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ অহাৰ উপৰি বজাৰখনৰ বাবে যান জঁটৰ সমস্যাও দিনে দিনে বৃদ্ধি পাই আহিছিল। শ্ৰীমল্ল বৰুৱাই এই অনুষ্ঠানৰ পৰাই গুৱাহাটী পৌৰ নিগমৰ গণেশগুৰি বজাৰ গৃহৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ বৰাগাঁৱত নগৰীয়া বনাঞ্চলৰ গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লয়। মন্ত্ৰীগৰাকীয়ে আজি বৰাগাঁৱত বৰষুণৰ পানী নিষ্কাশন কৰা নলাৰ আধাৰশিলা স্থাপন কৰি কয় যে ইয়াৰ ফলত কৃত্ৰিম বানৰ সমস্যাৰ পৰা সকাহ পোৱা যাব।
গুৱাহাটীত এই এক্সেল কেয়াৰ চেণ্টাৰৰ সন্মুখত এটা বানপানীৰ সমস্যা আমি বহুদিনৰ পৰা দেখি আহিছিলো। এই বানপানীৰ সমস্যাটো যোৱা 3-4 বছৰৰ পৰা ক্ৰমাগতভাৱে বাঢ়ি গৈ আছিল। গতিকে আমি এটা পৰিকল্পনা কৰিছিলো যে কেনেকে এই বানপানীটো নোহোৱা কৰিব পাৰিম, আৰু আমাক অভিজ্ঞ এজেঞ্চিয়ে দিয়া পৰিকল্পনা অনুসৰি এই এক্সেল কেয়াৰ পইণ্টৰ পৰা পামহি হৈ দীপৰ বিললৈ এটা ড্ৰেইনৰ কথা তেখেতসকলে কৈছিলে। মিনিমাম পাঁচ ছয় মিটাৰৰ এটা ড্ৰেইন আৰু আজি সেই ছয় মিটাৰৰ এটা ড্ৰেইন আৰু তাৰ লগত একেলগে দহ মিটাৰৰ এটা ৰাস্তা এই দুইটা কামৰ আমি শুভাৰম্ভণি কৰিলো আৰু নেশ্যনেল হাইৱেৰ দুই কাষে নেশ্যনেল হাইৱে অথৰিটিয়ে দুটা ড্ৰেইন নিৰ্মাণ কৰি তাৰ পৰা পানীখিনি আনি এই ড্ৰেইনত পেলাই দিয়াৰ ব্যৱস্থা কৰিব যাতে এই বৃহত্তৰ অঞ্চলৰ বহুদিনীয়া সমস্যাৰ এক সমাধান হ'ব পাৰে।
তেওঁ লগতে আমিনগাঁৱত থকা মহাবীৰ চিলাৰা উদ্যানৰ পুনৰ নিৰ্মাণ প্ৰকল্প আধাৰশিলা স্থাপন কৰে। এই উদ্যানখন পৰৱৰ্তী সময়ত কোচ বংশৰ ৰাজহাৱলীৰ দৰে কমতাপুৰৰ আৰ্হিৰে নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। নগাঁও চহৰৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তোলাৰ বাবে আজিৰে পৰা চহৰখনত নতুনকৈ চিটি বাছ সেৱা মুকলি কৰা হৈছে। নেহৰুবালত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপ শৰ্মা আৰু জিলা পৰিবহণ বিষয়া সীমান্ত বৰা উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন সংবাদদাতাসকলে আজি বাতৰি বিভাগৰ উপসঞ্চালক তথা মুৰববী ৰাজীৱ লোচন বৰঠাকুৰক বিদায় সম্ভাষণ জনায়। কেন্দ্ৰৰ সন্মিলন কক্ষত আয়োজিত এটা অনুষ্ঠানত কেইবাগৰাকীও সংবাদদাতাই শ্ৰীবৰঠাকুৰৰ বৰ্ণময় কৰ্মজীৱনৰ কেইবাটাও দিশৰ ওপৰত আলোকপাত কৰে। সম্বৰ্ধনাৰ উত্তৰত শ্ৰীবৰঠাকুৰে সুদীৰ্ঘ সাংবাদিক জীৱনত লাভ কৰা অভিজ্ঞতাৰে সংবাদদাতাসকলক উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ যৎপৰোনাস্তি চেষ্টা চলোৱা বুলি উল্লেখ কৰে। অনুষ্ঠানত ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া সতীশ চন্দ্ৰ তালুকদাৰ উপস্থিত থাকি শ্ৰীবৰঠাকুৰৰ অনাগত জীৱন কৰ্মময় হোৱাৰ কামনা কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত শিলচৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে আজি প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰে। তেওঁলোকে ৰামনগৰ বাইপাছ এলেকাৰ সভাস্থলী, নিৰাপত্তা ব্যৱস্থা, যান বাহন নিয়ন্ত্ৰণ আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। ইয়াৰ পাছত কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু মন্ত্ৰী দুগৰাকীৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা 27 ফেব্ৰুৱাৰীত 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃদেশীয় জলপথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত বগীবিল আৰু ধুবুৰীৰ সীমা শুল্ক আৰু ইমিগ্ৰেচন চৌহদ তথা ডিব্ৰুগড়ৰ ঐতিহ্য ভৱন অন্যতম। এই প্ৰকল্পসমূহে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত কাইলৈৰ পৰা 1 মাৰ্চলৈ 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আয়োজন কৰা হৈছে। অসম উদ্যান শস্য সমিতিয়ে ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত 75খন বিপণীয়ে অংশ ল'ব। বিপণীসমূহত বিভিন্ন জিলাৰ উন্নতমানৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে কৃষি উদ্যান প্ৰযুক্তি বিষয়ক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা আৰু কৃষি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰামৰ্শমৰ্মে এই মেলা পৰিচালনাৰ বাবে এখন আয়োজক সমিতি গঠন কৰা হৈছে। অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই এই মেলা মুকলি কৰিব। উল্লেখযোগ্য যে অসমত প্ৰচুৰ লাভৰ সম্ভাৱনা থকা উদ্যান শস্যৰ ক্ষেত্ৰৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে অসম উদ্যান শস্য সমিতিয়ে 1995 চনত প্ৰথমবাৰৰ বাবে মেলাৰ আয়োজন কৰিছিল। ধুবুৰীৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ সংগমস্থলীৰ শিল এচটাত উদ্ধাৰ হোৱা নেতাই ধুবুনীৰ পদচিহ্ন বিজ্ঞানসন্মত আৰু অত্যাধুনিক ৰূপত সংৰক্ষণ কৰাৰ বাবে খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে ৰাজ্য চৰকাৰক আহান জনাইছে। সংগঠনটোৰ প্ৰচাৰ সচিবে এই সন্দৰ্ভত দিয়া এটা বিবৃতিত এই কথা উল্লেখ কৰা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপটোৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত খন্তেক পাছতে কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত শ্ৰীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীলংকাই টছত জিকি নিউজিলেণ্ডক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাট আৰু লখিমপুৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন। শ্ৰমিকসকলে এতিয়াৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ অধীনত পূৰ্বৰ 100 দিনৰ পৰিৱৰ্তে 125 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানৰ মাজুলীত প্ৰকাশ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ অন্তৱৰ্তীকালীন বাজেট অধিৱেশন। আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত জুবিন গাৰ্গৰ দুয়োগৰাকী দেহৰক্ষীৰ জামিন আবেদন নাকচ। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8ৰ এখন খেলত খন্তেক পাছতে শ্ৰীলংকা আৰু নিউজিলেণ্ড মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।